এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল হাৰিয়ানা বিধানসভা নিৰ্বাচনত তৃতীয়বাৰৰ বাবে বিজেপিৰ ক্ষমতা দখল, জম্মু কাশ্মীৰত নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ নিশ্চিত, নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান, বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদা চাহেব ফাল্কে বঁটা, মালায়ালম বোলছবি অট্টমলৈ বৰ্ষশ্ৰেষ্ঠ ছবিৰ সন্মান, কুলানন্দিনী মহন্ত পৰিচালিত এমুঠি পুথিলৈ ৰজত কমল বঁটা, জন এছ হপফিল্ড আৰু জেফ্ৰী ই হিণ্টনলৈ 2024 চনৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা, আৰু ৰাজ্যজুৰি শাৰদীয় দুৰ্গাপূজাক লৈ আনন্দমুখৰ পৰিৱেশ। জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে। ইপিনে হাৰিয়ানা বিধানসভা নিৰ্বাচনত বিজেপিয়ে একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। দেশৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি 90খন আসন থকা জম্মু কাশ্মীৰত বৰ্তমানলৈ নেচনেল কনফাৰেন্সে 42খন আসনত জয়লাভ কৰিছে, বিজেপিয়ে 29খনত, কংগ্ৰেছে 6খনত, জম্মু কাশ্মীৰ ডেমক্ৰেটিক পাৰ্টীয়ে 3খনত, জম্মু কাশ্মীৰ পিপলছ কনফাৰেন্স 1খনত, চি পি আই এমে 1খনত, আম আদমী পাৰ্টীয়ে 1খনত আৰু নিৰ্দলীয় প্ৰাৰ্থী 7খন আসনত জয়ী হৈছে। বিজেপিৰ দৰ্শন কুমাৰে বাছলি আসনত জয়লাভ কৰাৰ বিপৰীতে দলৰ আন এগৰাকী প্ৰাৰ্থী ৰণবীৰ সিং পাঠানিয়া উধমপুৰ পূব সমষ্টিত জয়ী হৈছে। বিজেপিয়ে ছগুন পৰিহাৰ কিস্তৱাৰ আসনত আৰু ডঃ ভাৰত ভূষণ কঠুৱাত জয়ী হৈছে। ইয়াৰ বিপৰীতে নেচনেল কনফাৰেন্সৰ নাজিৰ আহমেদে গুৰেজ আসনৰ পৰা জয়ী হৈছে। দলৰ আন এগৰাকী ছলমান সাগৰে হজৰতবাল সমষ্টি দখল কৰিছে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাহে বদগাম আৰু গণ্ডেৰবল দুয়োখন আসনতে জয়লাভ কৰিছে। কংগ্ৰেছৰ পীৰজাদা মহম্মদ ছয়েদে অনন্তনাগ আসনত জয়লাভ কৰিছে। নেচনেল কনফাৰেন্সৰ আব্দুল মজিদ ভাটে অনন্তনাগ পশ্চিম আসনত আৰু জম্মু কাশ্মীৰ পিপলছ কনফাৰেন্সৰ সজ্জাদ গনি লনে হান্দৱাৰা আসনত জয়ী হৈছে। এতিয়া আমি জম্মু কাশ্মীৰ বিধানসভাৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতা সুশীল তিৱাৰীৰ সৈতে কথা পাতিবলৈ লৈছো। সুশীল জী, জম্মু কাশ্মীৰ বিধানসভা চুনাও কে মতগণনা পৰিণামো কে বাৰে মে আপকে পাছ কি আপডেট হে?
देखिए अरुणिमा, जो जम्मू कश्मीर के चुनाव है उसमें जबरदस्त जीत नेशनल कॉन्फ्रेंस और कांग्रेस के अलायंस को, उनके गठबंधन को मिली है। 42 सीटें नेशनल कॉन्फ्रेंस को मिली है 90 सीटों में से, और इसके अलावा 3 दूसरे इंडिपेंडेंट उम्मीदवार हैं जो कि पहले नेशनल कॉन्फ्रेंस में ही थे लेकिन बाद में उन्होंने इंडिपेंडेंट उम्मीदवार के तौर पर चुनाव लड़ा, वो भी जीते हैं। तो एक तरीके से माना जाए तो उनकी तादाद विधानसभा में लगभग 45 के आसपास हो जाएगी। फिलहाल 42 सीटें जीत चुकी है नेशनल कॉन्फ्रेंस, और भारतीय जनता पार्टी को जम्मू रीजन जो है, जम्मू का क्षेत्र है, वहां पर जबरदस्त सफलता मिली है। तो 29 सीटें वहां पर बीजेपी ने जीती हैं। इसके अलावा कांग्रेस को 6 सीटें मिली हैं और पीडीपी, उसको जो महबूबा मुफ्ती की पार्टी है, उसको 3 सीटें मिली हैं। आम आदमी पार्टी ने भी इस बार खाता खोला है और डोडा से महराज मलिक, उनके जो उम्मीदवार हैं, वो जीते हैं। जम्मू कश्मीर में इस बार ये तय हो गया है कि नेशनल कॉन्फ्रेंस और कांग्रेस का जो गठबंधन है उसकी सरकार बनने वाली है, और इसका इशारा फारूख अब्दुल्ला ने थोड़ी देर पहले श्रीनगर में पत्रकारों से बातचीत करते हुए भी कहा कि उनके बेटे यानी उमर अब्दुल्ला जो है वो ही इस अलायंस के, इस गठबंधन की तरफ से राज्य के नए मुख्यमंत्री होंगे। उमर अब्दुल्ला ने इस पूरे जीत का श्रेय कार्यकर्ताओं को दिया, कश्मीर की जनता को दिया, और कहा कि उनकी जो जनता है उसने जो बीजेपी और उसके साथियों की पॉलिटिक्स है उसको नकार दिया है और होप यानी उम्मीद के लिए, प्रॉस्पेरिटी के लिए वोट किया है। हालांकि महबूबा मुफ्ती ने अपनी हार तो स्वीकार की, उनकी बेटी खुद अनंतनाग की बिजबेहरा सीट से इल्तिजा मुफ्ती वो हार गई जो कि गढ़ माना जाता था पीडीपी का, लेकिन बावजूद इसके महबूबा मुफ्ती ने श्रीनगर में कहा कि वहां उनकी पार्टी को खारिज नहीं किया जा सकता, लोग शायद इस बार एक स्थायी सरकार चाहते थे और इसलिए उन्होंने नेशनल कॉन्फ्रेंस और कांग्रेस के गठबंधन को वोट किया। अरुणिमा
धन्यवाद। सुशील जी, হাৰিয়ানাৰ 90খন আসনৰ ভিতৰত বিজেপিয়ে 41খনত জয়লাভ কৰাৰ বিপৰীতে 7খনত আগবাঢ়ি আছে। আনহাতে কংগ্ৰেছে 33খন আসনত জয়ী হৈছে আৰু 4খনত অগ্ৰগতি লাভ কৰিছে। ইণ্ডিয়ান নেচনেল লোক দলে 2খনত জয়লাভ কৰিছে। নিৰ্দলীয় প্ৰাৰ্থী 3খনত জয়ী হৈছে। বিজেপি নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী নায়াব সিং ছাইনীয়ে লাৰোৱা আসনত জয়লাভ কৰিছে। জুলানা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী বিনেশ ফোগাটে জয়লাভ কৰিছে। কংগ্ৰেছৰ আফতাব আহমেদে নু আসনখন দখল কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে হাৰিয়ানাত বিজেপিৰ বৃহৎ জয়ৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দলীয় কৰ্মকৰ্তাসকলক অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাৰিয়ানা বিধানসভা নিৰ্বাচনত তৃতীয়বাৰৰ বাবে বিজয় লাভ কৰাৰ বাবে দলীয় কৰ্মকৰ্তাসকলক অভিনন্দন জ্ঞাপন কৰে। মোদীৰ গেৰাণ্টিৰ ওপৰত জনতাৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থাৰ বাবে বিজেপিয়ে এই কৃতিত্ব অৰ্জন কৰিছে বুলি তেওঁ প্ৰকাশ কৰিছে। কেন্দ্রীয় অনুসন্ধানকারী সংস্থা চমুকৈ চি বি আইক অনলাইন ট্রেডিং প্রবঞ্চনাৰ গোচৰৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন থানাত পঞ্জীয়নভুক্ত অনলাইন ব্যৱহাৰৰ সৈতে জড়িত 41টা গোচৰ চি বি আইলৈ হস্তান্তৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা 13 ছেপ্টেম্বৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ অনুমোদন অনুসৰি অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছিল।
খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আহক আমি সকলোৱে এই গৌৰৱময় অধ্যায়ৰ অংশীদাৰ হওঁ। তথ্যৰ জনসংযোগ সঞ্চালকালয় অসমৰ দ্বাৰা প্ৰচাৰিত। খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আহক আমি সকলোৱে এই গৌৰৱময় অধ্যায়ৰ অংশীদাৰ হওঁ। তথ্যৰ জনসংযোগ সঞ্চালকালয় অসমৰ দ্বাৰা প্ৰচাৰিত।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত 2022 বৰ্ষৰ বাবে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। এই উপলক্ষে যশস্বী অভিনেতা মিথুন চক্ৰৱৰ্তীক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হয়। বঁটা গ্ৰহণ কৰি অভিনেতাগৰাকীয়ে কয়,
সবচে কঠিন কাম রাওয়ার তো চলে যাও ঘর সারি পড়েঙ্গে আপ বোলেঙ্গে স্পিচ ভি তো মাই গড ডায়লগ দিতে তো কিন্তু আসানি সে পড় লেতো ভুল দেতো আপকে আর কোই কাগজ নেই কুছ নেই ক্যা বোলুঙ্গা কোই সমঝ মে নেই আ রহা বস ইতনাই কহুঙ্গা কে ইস মঞ্চ পর মে পহলে 3 বার আ চুকা হুঁ।
ইপিনে কানাড়া ছবি কান্তাৰাত কৰা অনবদ্য অভিনয়ৰ বাবে ঋষভ ছেত্ৰীক শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা হৈছে। লগতে নিত্যা মেননক তামিল ছবি তিৰুচিত্ৰাম্বালমত আৰু মানসি পাৰেখক গুজৰাটী ছবি কাচ এক্সপ্ৰেছত কৰা মননশীল অভিনয়ৰ বাবে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয়। এইবেলি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে মালায়ালম চলচ্চিত্ৰ আত্মমক আৰু তথ্যচিত্ৰ শিতানত সৰ্বশ্ৰেষ্ঠ হিচাপে আয়না বঁটা প্ৰদান কৰা হয়। আনহাতে কুলনন্দিনী মহন্ত পৰিচালিত অসমীয়া চলচ্চিত্ৰ এমুঠি পুথিলৈ ৰজত কমল বঁটা আগবঢ়োৱা হৈছে। ইপিনে পুনিয়ান ছেলভান 1, KGF 2, ব্ৰহ্মাস্ত্ৰ, অপৰাজিত, কাবেৰী, অন্তৰ্ধান, দমন, ৱাঘি দি ধি চলচ্চিত্ৰ কেইখনকো বিশেষ বঁটাৰে পুৰস্কৃত কৰা হৈছে। 2024 বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা পৰুৱা পোহনীয়া শীৰ্ষক চুটিগল্প সংকলনৰ বাবে তৰুণ প্ৰজন্মৰ প্ৰতিশ্ৰুতি সম্পন্ন গল্পকাৰ পাপৰি বৰ্মনলৈ আগবঢ়োৱা হৈছে। সাহিত্যিক, সমালোচক, সাংবাদিক প্ৰয়াত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা অসমীয়া ভাষাৰ প্ৰতিভাশালী তৰুণ লেখক লেখিকাক উদগনি যোগাৰ বাবে 1995 চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাত আছে নগদ 50,000 টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অনুজা লোপামুদ্ৰাৰ পৰা।
জন এছ হফিল্ড আৰু জেফ্ৰী ই হিণ্টনলৈ কৃত্ৰিম স্নায়ু নেটৱৰ্কৰ জৰিয়তে যন্ত্ৰ শিক্ষণক কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 2024 চনৰ পদাৰ্থ বিজ্ঞান নবেল বঁটা ঘোষণা কৰা হৈছে। দুয়োগৰাকী নবেল প্ৰাপকে আধুনিক সময়ৰ শক্তিশালী যন্ত্ৰ শিক্ষণৰ ভেটি গঢ়াৰ বাবে পদাৰ্থবিদ্যাৰ আহিলাৰ সহায় লৈ নিৰ্দিষ্ট পদ্ধতি বিকশাই তুলিছিল। শাৰদীয় দুৰ্গাপূজাৰ প্ৰাকমুহূৰ্তত সমগ্ৰ ৰাজ্যজুৰি উৎসৱৰ আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হ'ব। এইবাৰ দেৱী দুৰ্গাৰ দোলাত আগমন ঘটিছে আৰু ঘোঁৰাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। বিগত কিছুদিন ধৰি ৰাজ্যত বৰষুণ হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ পূজাৰ উৎসাহ কিছু স্তিমিত হোৱা দেখা গৈছিল যদিও বতৰ ফৰকাল হোৱাৰ লগে লগে ৰাজ্যবাসীৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰা হৈছে। ইপিনে ইতিহাস প্ৰসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি নীতিৰে দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰা হৈছে। আজি দেৱী কাত্যায়নীৰ বন্দনা কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে দিয়া বাৰ্তাত দেৱী কাত্যায়নীৰ আশীৰ্বাদত জন জনসাধাৰণৰ শক্তি সামৰ্থ আৰু সাহস বৃদ্ধিৰ বাবে সেৱা জনায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আজি দেৱী কাত্যায়নীৰ আৰাধনা কৰাৰ লগতে সকলোৰে জীৱন সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰাই তুলিবলৈ আশীষ বিচাৰে। ইপিনে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ উপাসনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। চিচিটিভি কেমেৰা সংস্থাপন, স্বেচ্ছাসেৱক নিয়োগ, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাকে ধৰি পূজা সমিতিসমূহলৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীত ইতিমধ্যে 450খনৰো অধিক সমিতিয়ে পূজা অনুষ্ঠিত কৰিবলৈ আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি লৈছে। শক্তিপীঠ কামাখ্যাধাম, উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়, উজান বজাৰৰ উগ্ৰতাৰা দেৱালয়, বেলচৰৰ বিল্লেশ্বৰ দেৱালয়কে ধৰি বিভিন্ন ইতিহাস প্ৰসিদ্ধ স্থানসমূহত পূজা উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। শিৱসাগৰ জিলাতো পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ সজাই তোলাৰ লগতে শক্তিৰূপা দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে জনসাধাৰণ সাজু হৈছে। জিলাখনত দুৰ্গা পূজাৰ আয়োজন সম্পৰ্কে এয়া আমাৰ সংবাদদাতা মুজাহিদ আলী।
শাৰদীয় দুৰ্গোৎসৱক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত এইবাৰ 100ৰো অধিক মণ্ডপত এই পূজাৰ আয়োজন কৰা হৈছে। শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ দেৱী দৌলৰ লগতে অন্যান্য পূজা মণ্ডপসমূহ বিগত বছৰবোৰৰ দৰে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। এইবাৰৰ পূজাত শিৱসাগৰ নগৰৰ বাৰোৱাৰী পূজা মণ্ডপে শিৱসাগৰীয়া ৰাইজৰ বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। পুৰণি অসমীয়া ছবিক বিষয় হিচাপে লৈ এই মণ্ডপ অতি মনোমোহাকৈ সজাই পৰাই তোলা
মণ্ডপসমূহত স্বনামধন্য শিল্পীসকলৰ ছবি অংকন কৰি সজাই পৰাই তোলা হৈছে। ইপিনে গোলাঘাট জিলাতো পূজা উপলক্ষে উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। কামৰূপ মহানগৰ জিলাৰ বাছনিপ্ৰাপ্ত পূজা সমিতিসমূহক আজি পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আৰ্থিক অনুদান বিতৰণ কৰে। কৰিমগঞ্জ জিলাৰ পূজা সমিতিসমূহে শাৰদীয় পূজাৰ বাবে আয়োজন সম্পূৰ্ণ কৰিছে। জিলাখনৰ 117খন দুৰ্গা পূজা সমিতিৰ বিষয়ববীয়াত আজি ৰাজ্য চৰকাৰে আৰ্থিক অনুদান বিতৰণ কৰে। ধুবুৰী জিলাত দুৰ্গা পূজা উপলক্ষে জিলাখনৰ প্ৰান্তে প্ৰান্তে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। জিলাখনৰ 407খন পূজা সমিতিক ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিছে। গোৱালপাৰা জিলাতো সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপসমূহকে ধৰি বিভিন্ন পূজাথলীত শাৰদীয় পূজাৰ প্ৰস্তুতি সম্পন্ন হৈছে। জিলাখনত পূজাৰ আয়োজন সম্পৰ্কে এয়া আমাৰ সংবাদদাতা ৰছিদুল হুছেইন।
গোৱালপাৰা জিলাতো শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তত পূজাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এইবেলি জিলাখনৰ 10খন থানা এলেকাৰ 136টা পূজা মণ্ডপত দুৰ্গা পূজা অনুষ্ঠিত হ'ব। ইফালে শাৰদীয় দুৰ্গোৎসৱ যাতে সুকলমে অনুষ্ঠিত হৈ যায় তাৰ প্ৰতি লক্ষ্য কৰি গোৱালপাৰা জিলা প্ৰশাসনে বিভিন্ন কাৰ্যপন্থা হাতত লৈছে। ইয়াৰে অংগ হিচাপে জিলা প্ৰশাসনে পূজা উৎসৱন সমিতি আৰু প্ৰতিমা নিৰ্মাণ কৰা খনিকৰসকলৰ সৈতে আলোচনাত মিলিত হৈ বিভিন্ন নীতি নিৰ্দেশনা বান্ধি দিছে। অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ পৰা দুৰ্গা পূজা উপলক্ষে যিসমূহ পৰামৰ্শ আৰু নিষেধাজ্ঞা জাৰি কৰা হৈছে সেইসমূহ নীতি নিৰ্দেশনা বিতংভাৱে জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাৰ যোগেদি পূজা উদযাপন সমিতিসমূহক অৱগত কৰা হৈছে। তদুপৰি শান্তি ৰক্ষা তথা আইন শৃংখলাজনিত বিষয়সমূহৰ ক্ষেত্ৰত গোৱালপাৰা জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন সদায় সক্ৰিয় হৈ থাকিব বুলি পূজা উদযাপন সমিতিসমূহক আশ্বাস প্ৰদান কৰা হৈছে।
ৰাজ্য চৰকাৰে চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীসকলক 20% পূজাৰ বোনাছ আগবঢ়াবলৈ সিদ্ধান্ত লৈছে। ইয়াৰ দ্বাৰা ৰাজ্যৰ 8 শতাধিক চাহ বাগিচাৰ 10 লাখৰো অধিক শ্ৰমিক কৰ্মচাৰী উপকৃত হ'ব। এই বোনাছ আদায়ৰ বাবে ৰাজ্য চৰকাৰে 78 কোটিৰো অধিক টকা ব্যয় কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত ৰিক্সা চালক ঠেলা চালকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে। অন্ত্যোদয়া আঁচনিৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ লোকৰ সমবিকাশ আৰু সমমৰ্যাদা নিশ্চিত কৰাটো বিজেপি চৰকাৰৰ মূল লক্ষ্য বুলি তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰিক্সা চালক ঠেলা চালকসকলৰ সৈতে একেলগে পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ উপৰি তেওঁলোকৰ সুখদুখ বিনিময় কৰে। কৃষিমন্ত্ৰী অতুল বৰাই আজি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। পশুপালন বিভাগৰ চলি থকা সংশ্লিষ্ট কাম কাজৰ পৰ্যালোচনা, অগ্ৰগতিৰ মূল্যায়ন আৰু চলিত বৰ্ষৰ বাজেট আবণ্টনৰ ব্যয়ৰ মূল্যায়ন সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে পশুপালকসকলৰ কল্যাণ নিশ্চিত কৰাৰ লগতে গাহৰি আৰু হাঁহ কুকুৰা খণ্ডৰ উন্নয়নত গুৰুত্ব আৰোপ কৰে। ইয়াৰ বাবে তেওঁ পশুপালক তথা কৃষক সংগঠনসমূহৰ সৈতে বৈঠকত মিলিত হৈ ফলপ্ৰসূ কৌশল উদ্ভাৱন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। পশুপালকসকলক সহায় কৰাৰ লক্ষ্যৰে ল'বলগীয়া সকলো পদক্ষেপ ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ উদ্যোগত পূব মাজুলী মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়। মহিলা সবলীকৰণ তথা বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা 5গৰাকী মহিলা আৰু কিশোৰীক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। একেদৰে যোৰহাটৰ মহাত্মা গান্ধী মহাবিদ্যালয়তো আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। হাৰিয়ানা বিধানসভা নিৰ্বাচনত তৃতীয়বাৰৰ বাবে বিজেপিৰ ক্ষমতা দখল। জম্মু কাশ্মীৰত নেশ্যনেল কনফাৰেন্স আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ নিশ্চিত। নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান। বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদা চাহেব ফাল্কে বঁটা, মালায়ালম বোলছবি অট্টমলৈ বৰ্ষশ্ৰেষ্ঠ ছবিৰ সন্মান। কুলনন্দিনী মহন্ত পৰিচালিত এমুঠি পুথিলৈ ৰজত কমল বঁটা। জন এছ হফফিল্ড আৰু জেফ্ৰি ই হিণ্টনলৈ 2024 চনৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা আৰু ৰাজ্যজুৰি শাৰদীয় দুৰ্গা পূজাক লৈ আনন্দমুখৰ পৰিৱেশ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।